এয়া আকাশবাণী। বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ লগত আছে সংগীতা শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰশংসা কৰে। সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ কাইলৈ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ইজৰাইলে চলোৱা বিমান আক্ৰমণত গাজা চহৰত কাৰ্যক্ষম হৈ থকা অন্তিমখন চিকিৎসালয় অল আহলি ব্যাপটিষ্ট হস্পিটেলৰ এটা অংশ বিধ্বস্ত হৈছে। অন্ধ্ৰপ্ৰদেশৰ আনাকাপালে জিলাৰ কৈলাসাপট্টনমৰ এটা আটচবাজী নিৰ্মাণ কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত ছজন শ্ৰমিকৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক 9 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰশংসা কৰে। ভূপালত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমবায় সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰাম্য উন্নয়ন, কৃষি আৰু পশুপালনক একত্ৰিত কৰাত চৰকাৰে কেনে ভূমিকা গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো আলোকপাত কৰে। সমবায় নীতিসমূহ মানসম্পন্ন কৰি তোলাৰ লগতে অন্যান্য ৰাজ্যত আদৰ্শ উপনিয়ম সৃষ্টি কৰাত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাকো শ্ৰীশ্বাহে আলোকপাত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এই প্ৰয়াসে সমবায় খণ্ডক উজ্জীৱিত কৰিছে। শ্ৰীশ্বাহে প্ৰাথমিক কৃষি ঋণ সমিতিৰ বৰ্ধিত ভূমিকাৰ কথা উল্লেখ কৰি কয় যে 20খনতকৈও অধিক ৰাজ্যত এই সমিতিয়ে কাম কৰি আছে। তেওঁ কয় যে এই সমিতিয়ে কৃষি বিত্তৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ লগতে ঔষধ বিক্ৰী আৰু পানীৰ বিতৰণ প্ৰক্ৰিয়াকো সামৰি লৈছে। মধ্যপ্ৰদেশ দুগ্ধ সমবায় আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ মাজত সম্পন্ন চুক্তিমৰ্মে উৎপাদন 6,000ৰ পৰা 9,000লৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এই সন্মিলনত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে অধ্যক্ষতা কৰে। মধ্যপ্ৰদেশৰ সমবায় মন্ত্ৰী বিশ্বাস সাৰংগ, পশুপালন মন্ত্ৰী লক্ষণ পেটেল আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে সন্মিলনত অংশগ্ৰহণ কৰে। সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ কাইলৈ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে যথেষ্ট বিপৰ্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে তেওঁৰ ব্যতিক্ৰমী সফলতাৰ বাবে বিশ্বজুৰি সন্মান লাভ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয় যে বাবা চাহেব আম্বেদকাৰৰ এগৰাকী বহুমুখী ব্যক্তিত্বসম্পন্ন লোক আছিল। তেওঁ একেৰাহে অৰ্থনীতিবিদ, শিক্ষাবিদ হোৱাৰ লগতে এগৰাকী মহান সমাজ সংস্কাৰকো আছিল বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। ডঃ আম্বেদকাৰে মহিলা আৰু বঞ্চিত শ্ৰেণীৰ অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ হকে জীৱনজুৰি প্ৰচেষ্টা চলাইছিল। শ্ৰীমতী মুৰ্মুৱে কয় যে ডঃ আম্বেদকাৰে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু সবলীকৰণৰ গুৰুত্বপূৰ্ণ আধাৰ বুলি অভিহিত কৰিছিল। বিভিন্ন ক্ষেত্ৰত আম্বেদকাৰে আগবঢ়োৱা বৰঙণিয়ে দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি অহাৰ লগতে ভৱিষ্যৎ প্ৰজন্মকো ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব বুলি শ্ৰীমতী মুৰ্মুৱে কয়। সামাজিক সম্প্ৰীতি আৰু সমতা স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীয়ে আম্বেদকাৰৰ জীৱন আৰু কৰ্মক আদৰ্শ হিচাপে গ্ৰহণ কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। ইজৰাইলে চলোৱা বিমান আক্ৰমণত গাজা চহৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকা অন্তিমখন চিকিৎসালয় অল আহলি ব্যাপটিষ্ট হস্পিটেলৰ এটা অংশ বিধ্বস্ত হৈছে। গাজাৰ অসামৰিক জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা হোৱা নাই। কেন্দ্ৰীয় নুচেৰাত শৰণাৰ্থী শিবিৰ আৰু দক্ষিণৰ খান ইউনিচৰ বাসিন্দাসকলক উৎখাতৰ বাবে ইজৰাইলী সৈনিকে জাৰি কৰা নিৰ্দেশৰ পাছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বে কালি হামাছৰ সেনা অল কাছাম ব্ৰিগেডছে 2023 চনৰ 7 অক্টোবৰৰ পৰা গাজা ভূখণ্ডত আবদ্ধ হৈ থকা ইজৰাইলী আমেৰিকান পণবন্দী এডাম আলেকজেণ্ডাৰৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছিল। ভিডিঅ'টোত পণবন্দীজনক শাৰীৰিক আৰু মানসিকভাৱে পীড়িত দেখা গৈছিল। ভিডিঅ'টো প্ৰচাৰ হোৱাৰ পাছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিহুৰ কাৰ্যালয়ে এটা বিবৃতিযোগে কয় যে আলেকজেণ্ডাৰৰ পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কথা পাতিছে আৰু সকলো পণবন্দীকে মুকলি কৰি দিয়াৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি নিশ্চিত কৰা হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 7 অক্টোবৰত হামাছে ইজৰাইলত কৰা আক্ৰমণৰ পাছত ইজৰাইলে কৰা বিমান আক্ৰমণত অতি কমেও 50,944 পেলেষ্টাইনীৰ মৃত্যু হৈছে আৰু 1,16,000তকৈও অধিক লোক আহত হৈছে। উল্লেখযোগ্য যে ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিৰ প্ৰথম 6টা সপ্তাহৰ সময়সীমা ইতিমধ্যে যোৱা 1 মাৰ্চত উকলি গৈছে আৰু দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতি সংক্ৰান্তীয় আলোচনা স্থবিৰ হৈ আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
অন্ধ্ৰপ্ৰদেশৰ আনাকাপালে জিলাৰ কৈলাসাপট্টনমৰ এটা আতচবাজী নিৰ্মাণ কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত 6 শ্ৰমিকৰ মৃত্যু হৈছে। ইয়াৰে 4 শ্ৰমিক ঠাইতে প্ৰাণহানি হোৱাৰ লগতে আন 2 হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়। গুৰুতৰভাৱে আহত লোক এজনক সমীপৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ভগীয়া শ্ৰমিকসকল অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰলাকোটাৰ বাসিন্দা বুলি জনা গৈছে। জিলাখনৰ আৰক্ষীয়ে জনোৱা মতে দিনৰ ভাগত হোৱা এই বিস্ফোৰণ নিয়ন্ত্ৰণ কৰা হৈছে। বিস্ফোৰণটোৰ সময়ত 30 অধিক শ্ৰমিকে কাৰখানাটোত কাম কৰি আছিল। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে তদন্তৰ নিৰ্দেশ দিছে। মিজোৰামৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে 52 অধিক পৰিমাণৰ নিচাযুক্ত মেথামফেটাইন জব্দ কৰিছে। ইয়াৰ মূল্য 52 টকাতকৈও অধিক হ'ব বুলি ঠাৱৰ কৰা হৈছে। নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত 2 লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে শুকুৰবাৰে শেষ নিশা এই অভিযান চলোৱা হৈছিল। প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে নিচাযুক্ত দ্ৰব্যসমূহ ম্যানমাৰৰ পৰা জোখাউথাৰ খণ্ড হৈ মিজোৰামলৈ চোৰাংভাৱে অনা হৈছিল। ট্ৰাকখনৰ চালক আৰু সহায়কজনক নাৰ্কটিক ড্ৰাগছ আৰু চাইক'ট্ৰপিক ছাবষ্টেন্সেছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ফৰেনচিক বিশ্ববিদ্যালয় NFSU-এ নতুন দিল্লীত আজি ফিল্ম ফৰেনচিক সন্দৰ্ভত এখন সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ফৰেনচিক বিশেষজ্ঞ, চিত্ৰ নিৰ্মাতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা তথা সহযোগিতাৰ বাবে এখন মঞ্চ তৈয়াৰ কৰা। অপৰাধমূলক সমস্যা সমাধান আৰু বিজ্ঞানসন্মত পদ্ধতি সম্পৰ্কে জনসাধাৰণৰ মাজত আগ্ৰহ বৃদ্ধি পোৱাৰ ক্ষেত্ৰত ফৰেনচিক বিজ্ঞানৰ বিভিন্ন দিশ আৰু চলচ্চিত্ৰই এটা মাধ্যম হিচাপে কৰা কামৰ অন্বেষণ আৰু উদযাপন এই সন্মিলনৰ এটা মূল লক্ষ্য। অনুষ্ঠানত ভাষণ দি লোকসভাৰ সাংসদ আৰু জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনীয়ে কয় যে চলচ্চিত্ৰই সৰ্বসাধাৰণ ৰাইজ আৰু বিজ্ঞানৰ মাজত এটা যোগাযোগৰ মাধ্যম হিচাপে সেৱা আগবঢ়াব পাৰে। তেওঁ চলচ্চিত্ৰৰ মাধ্যমেৰে অপৰাধৰ সমাধান আৰু জনসাধাৰণক এই ক্ষেত্ৰত সজাগ কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই সন্মিলনৰ বাবে NFSU-ক প্ৰশংসা কৰে। মধ্য ম্যানমাৰত আজি পুৱাৰ ভাগত হোৱা 5.5 প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। দেশখনৰ বতৰ বিজ্ঞান আৰু জল বিভাগে জনোৱা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মাণ্ডালয়ৰ পৰা প্ৰায় 14.5 কিলোমিটাৰ দূৰত্বৰ উত্তৰ পূবৰ ৱানডুইন চহৰত। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে স্থানীয় সময়মতে পুৱা প্ৰায় 11 দেশখনৰ মধ্য ম্যানমাৰক ৰিক্টাৰ স্কেলত 5 ভূমিকম্পই জোকাৰি গৈছিল। উল্লেখযোগ্য যে বিগত মাহৰ 28 7.7 প্ৰাবল্যৰ এটা শক্তিশালী ভূমিকম্পই দেশখন জোকাৰি গৈছিল। ইয়াৰ ফলত 3,689 লোকৰ মৃত্যু হোৱাৰ লগতে 5,020 লোক আহত হৈছিল। ভাৰত আৰু ৰাছিয়াৰ মাজত কূটনৈতিক সম্পৰ্কৰ 78 উদযাপনৰ অৰ্থে আজি নতুন দিল্লীত এটা চাইকেল সমদল উলিওৱা হয়। 300 অধিক অংশগ্ৰহণকাৰীয়ে এই চাইকেল যাত্ৰাত ভাগ লয়। ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ এলিপভৈ এক চেণ্ডেলত ভাৰত আৰু ৰাছিয়াৰ এই 78 কূটনৈতিক সম্পৰ্কৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ৰাছিয়াৰ দূতাবাসে প্ৰকাশ কৰে যে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা কৌশলগত সহযোগিতাই দুয়োখন দেশৰ মাজত ৰাজনীতি, বাণিজ্য, প্ৰযুক্তি, বিজ্ঞান, শিক্ষা আৰু সংস্কৃতিৰ মাজতো গভীৰ সম্পৰ্ক স্থাপন কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত খন্তেক পাছতে মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইতিমধ্যে টছত জিকি দিল্লী কেপিটেলছে বলিং কৰাৰ সিদ্ধান্ত লৈছে। ইপিনে জয়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক 9 পৰাস্ত কৰে। খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টছত জিকি প্ৰথমে ৰাজস্থান ৰয়েলছক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ৰাজস্থান ৰয়েলছে জয়ৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 174 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰশংসা কৰিছে। সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ কাইলৈ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ইজৰাইলে চলোৱা বিমান আক্ৰমণত গাজা চহৰত কাৰ্যক্ষম হৈ থকা অন্তিমখন চিকিৎসালয় অল আহলি বেপটিষ্ট হস্পিটেলৰ এটা অংশ বিধ্বস্ত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক 9 পৰাস্ত কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 শুনিবলৈ পাব।